لا يستوي القاعدون من المؤمنين غير أولي الضرر والمجاهدون في سبيل الله بأموالهم وأنفسهم فضل الله المجاهدين بأموالهم وأنفسهم على القاعدين درجة وكلا وعد الله الحسنى وفضل الله المجاهدين على القاعدين أجرا عظيما
مؤمن সকলৰ মাজত যি সকল অক্ষম নহয় তথাপিও ঘৰত বহি থাকে আৰু যি সকলে আল্লাহৰ পথত নিজৰ ধন প্ৰাণৰ দ্বাৰা যুদ্ধ কৰে তেওঁলোক কেতিয়াও সমান নহয় যি সকলে নিজৰ ধন প্ৰাণৰ জৰিয়তে জিহাদ কৰে আল্লাহে তেওঁলোকক সিহঁতৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে যিসকলে ঘৰত বহি থাকে আল্লাহে প্ৰত্যেককে কল্যাণৰ প্ৰতিশ্ৰুতি দিছে আল্লাহে মুজাহিদসকলক মহা পুৰস্কাৰৰ জৰিয়তে ঘৰত বহি থকা লোকসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে।